গণনা পুস্তক 31 অধ্যায় মিডিয়নীয়া সকলৰ পৰাজয় আৰু বিনাশ। পাছে যিহুৱাই মুচিক ক'লে, তুমি ইজৰাইলৰ সন্তানসকলৰ কাৰণে মিডিয়নীয়াসকলৰ প্ৰতিকাৰ সাধা, তেনে কৰি উঠি তোমাৰ মৃত্যু হ'ব আৰু নিজ লোকসকলৰ মাজত তোমাক নিয়া হ'ব। তেতিয়া মুচিয়ে লোকসকলক ক'লে, যিহুৱাৰ কাৰণে মিডিয়নীয়ৰ প্ৰতিকাৰ সাধিবলৈ মিডিয়নৰ বিৰুদ্ধে যুদ্ধ যাত্ৰা কৰিবৰ কাৰণে তোমালোকৰ মাজত কিছুমান লোকক যুদ্ধলৈ সুসজ্জিত কৰা। তোমালোকে ইজৰাইলৰ প্ৰত্যেকখন ফৈদৰ পৰা 1,000 লোকক যুদ্ধলৈ পঠিয়াবা। তেতিয়া ইজৰাইলৰ প্ৰত্যেক গোষ্ঠী অনুসাৰে 1,000 লোকক যুদ্ধৰ বাবে যুগুত কৰা হ'ল। এইদৰে যুদ্ধলৈ সুসজ্জিত হোৱা 12,000 লোকক উলিওৱা হ'ল। তাৰ পাছত মুচিয়ে প্ৰত্যেকখন ফৈদৰ পৰা 1,000 লোকৰ সৈতে পুৰোহিত ইলিয়াজৰ পুত্ৰ পিনহাসক যুদ্ধলৈ পঠিয়ালে। পবিত্ৰ স্থানৰ বস্তু ৰণ বাদ্যৰ অৰ্থে কালি সেই পিনহাসৰ হাতত আছিল। মুচিক দিয়া যিহুৱাৰ আজ্ঞা অনুসাৰে তেওঁলোকে মিডিয়নৰ বিৰুদ্ধে যুদ্ধ কৰি তেওঁলোকৰ সকলো পুৰুষকে বধ কৰিলে, আৰু তেওঁলোকে আন আন হত লোকৰ লগত মিডিয়নৰ ৰজাসকলক অৰ্থাৎ ইব্ৰী, ৰেকম, চুৰ, হুৰ আৰু ৰেবা এই মিডিয়নীয়া 5 ৰজাক বধ কৰিলে, আৰু বিৰুৰ পুত্ৰ বিলিয়মকো তেওঁলোকে তৰোৱালেৰে বধ কৰিলে। ইজৰাইলৰ সৈন্যসকলে মিডিয়নৰ সকলো মহিলা, তেওঁলোকৰ ল'ৰা ছোৱালী বন্দী কৰি লৈ গ'ল, আৰু তেওঁলোকৰ গৰু, মেৰছাগৰ, জাক আদি সকলো সম্পত্তি লুটি লৈ গ'ল। তেওঁলোকে যি যি ঠাইত বাস কৰিছিল তেওঁলোকৰ সেই সকলো নগৰ আৰু তেওঁলোকৰ আটাই চাউনীবোৰ জ্বলাই দিলে। তেওঁলোকে লুট দ্ৰব্য আৰু বন্দীবোৰক আৰু তাৰে সৈতে সকলো পশুৰ জাকবোৰ লগত ল'লে। তেওঁলোকে জিৰিহুৰ সন্মুখত জৰ্দনৰ পাৰৰ মোৱাবৰ সমৰ্থলত থকা চাউনীলৈ মুচি, পুৰোহিত ইলিয়াজৰ আৰু ইজৰাইলৰ সন্তানসকলৰ গোটেই মণ্ডলী গুৰি লৈ সেই বন্দী কৰি নিয়া লোকবোৰ, যুদ্ধত ধৰা পশুবোৰ আৰু লুটি লোৱা সম্পত্তিবোৰ আনিলে। তেতিয়া মুচি, পুৰোহিত ইলিয়াজৰ আৰু মণ্ডলী আটাই অধ্যক্ষসকলে তেওঁলোকক সাক্ষাৎ কৰিবলৈ চাউনীৰ বাহিৰলৈ ওলাই গ'ল। তেতিয়া যুদ্ধৰ পৰা উভতি অহা সহস্ৰপতি আৰু শতপতি এই সেনাপতিসকলৰ ওপৰত মুচিৰ খং উঠিল। মুচিয়ে তেওঁলোকক ক'লে, তোমালোকে মহিলাসকলক জীয়াই ৰাখিছা নেকি? চোৱা, বিলিয়মৰ পৰামৰ্শত তেওঁলোকে পিৰুৰ দেৱতাৰ কথাত ইজৰাইলৰ সন্তানসকলক জিহুৱাৰ বিৰুদ্ধে সত্য লংঘন কৰাইছিল, সেইকাৰণে জিহুৱাৰ মণ্ডলীত মহামাৰী হৈ আছিল। এতিয়া এই হেতুকে তোমালোকে শিশুবোৰৰ মাজৰ আটাই ল'ৰাবোৰক বধ কৰা আৰু পুৰুষেৰে সৈতে শয়ন কৰা সকলো মহিলাক বধ কৰা। কিন্তু ছোৱালীসকলৰ মাজৰ যিবোৰে পুৰুষেৰে সৈতে কেতিয়াও শয়ন কৰা নাই, তেওঁলোকক তোমালোকে নিজৰ কাৰণে ৰাখা। তোমালোকে 7 চাউনীৰ বাহিৰত চাউনী পাতি থাকা। তোমালোকৰ যিমান লোকে বধ কৰিছা বা হত হোৱা লোককো চুইছা, তোমালোকৰ সেই সকলোৱে আৰু বন্দী কৰি অনা লোকসকলক 3 আৰু 7 দিনা হুচি কৰা। আৰু সকলো কাপোৰ ছালেৰে সজা বা মেৰছাগৰ নোমেৰে যুগুত কৰা বা কাঠেৰে সজা আটাই বস্তু বিষয়ে তোমালোকে নিজৰ কাৰণে হুচি কৰা। পাছত পুৰোহিত ইলিয়াজৰে ৰণলৈ যোৱা লোকসকলক ক'লে, যিহুৱাই মুচিক দিয়া ব্যৱস্থা এয়াও এক বিধি বোলে। কেৱল সোণ, ৰূপ, পিতল, লোহা, বগিতাম আৰু হিহ আদি যিবোৰ বস্তু জুইত নুপুৰে সেই সকলোকে জুইৰ মাজেদি নিবা, তেতিয়া সেয়া শুচি হ'ব। তাৰ পাছত তোমালোকে তাক অশুচিতা নাশক জলৰ দ্বাৰাই শুচি কৰিব লাগিব। কিন্তু যি যি বস্তু জুইত পুৰে তাক প্ৰথমে তোমালোকে সেই পানীৰে শুচি কৰিবা, আৰু 7 দিনা তোমালোকে নিজ নিজ কাপোৰ ধুবা, তেতিয়া তোমালোক শুচি হ'বা। তাৰ পাছত তোমালোকে চাউনীত সোমাব পাৰিবা। জিহুৱাই পুনৰাই মুচিক ক'লে, তুমি পুৰোহিত ইলিয়াজৰ আৰু মণ্ডলীৰ পিতৃৰ বংশৰ অধ্যক্ষসকল, যুদ্ধত ধৰা মানুহ বা পশু সেই আটাই লুট দ্ৰব্যৰ লেখ লোৱা আৰু সেইবোৰ দুভাগ কৰি এভাগ ৰণলৈ যোৱা লোকসকল আৰু এভাগ গোটেই মণ্ডলীৰ মাজত ভাগ কৰি দিয়া আৰু যুদ্ধলৈ যোৱা লোকসকলৰ পৰা মানুহ গৰু গাধ আৰু মেৰ চাক বা ছাগলীৰ পাঁচশ প্ৰাণীৰ মাজৰ এটা এটা প্ৰাণী জিহুৱাৰ কাৰণে কৰস্বৰূপে লোৱা তেওঁলোকৰ আধা ভাগৰ পৰা তাক লৈ জিহুৱাৰ উতুলনীয় উপহাৰস্বৰূপে পুৰোহিত ইলিয়াজক দিয়া আৰু ইজৰাইলৰ সন্তানসকলৰ আধা ভাগৰ পৰা মানুহ গৰু গাধ আৰু মেৰ ছাগৰ জাক আদি আটাই প্ৰাণীৰেই পঞ্চাছটা পঞ্চাছটাৰ মাজৰ পৰা এটা লৈ জিহুৱাৰ আৱাসৰ ৰখীয়া লেবিয়াসকলক দিয়া তেতিয়া মুচিক দিয়া জিহুৱাৰ আজ্ঞা অনুসাৰে মুচি আৰু পুৰোহিত ইলিয়াজৰে সেই কাৰ্য কৰিলে ৰণুৱাসকলে লুটি অনা সম্পত্তি বাহিৰে ধৰি অনা প্ৰাণীৰ সংখ্যা এইদৰে 675,000 মেৰ চাক 72,000 খাৰ গৰু 61,000 গাধ আৰু কেতিয়াও পুৰুষে সৈতে শয়ন নকৰা ছোৱালীৰ সংখ্যা সৰ্বমুঠ 32,000 আছিল যুদ্ধলৈ যোৱা সৈন্যসকলৰ আধা ভাগ প্ৰাণীৰ সংখ্যা 337,500 মেৰ চাক সেই মেৰ চাকবোৰৰ পৰা লোৱা জিহুৱাৰ কৰ 675টা খাৰ গৰু 37,000 সেইবোৰৰ মাজৰ পৰা লোৱা জিহুৱাৰ কৰ 72টা গাধবোৰৰ সংখ্যা 30,500 আছিল আৰু সেইবোৰৰ মাজৰ পৰা লোৱা জিহুৱাৰ কৰ 61টা মানুহৰ সংখ্যা 16,000 গৰাকী মহিলা আৰু তেওঁলোকৰ পৰা লোৱা জিহুৱাৰ কৰ 32টা তাৰ পাছত মুচিক দিয়া জিহুৱাৰ আজ্ঞা অনুসাৰে সেই কৰ তেওঁ জিহুৱাৰ উত্তোলনীয় উপহাৰস্বৰূপে পুৰোহিত ইলিয়াজক দিলে আৰু যুদ্ধলৈ যোৱা লোকসকলৰ ভাগৰ পৰা যি আধা ভাগ মুচিয়ে ইজৰাইলৰ সন্তানসকলৰ কাৰণে ৰাখিলে মণ্ডলীৰ সেই আধা ভাগৰ সংখ্যা 337,500 মেৰ চাক 37,000 খাৰ গৰু 30,500টা গাধ আৰু কেতিয়াও পুৰুষৰ সৈতে শয়ন নকৰা 16,000 মহিলা আছিল ইজৰাইলৰ সন্তানসকলৰ পৰা সেই আধা ভাগৰ পৰা মানুহ আৰু পশুৰ 50টাৰ মাজৰ এটা এটা লৈ মুচিক দিয়া জিহুৱাৰ আজ্ঞা অনুসাৰে তেওঁ জিহুৱাৰ আৱাসৰ ৰখীয়া লেবিয়াসকলক দিলে তাৰ পাছত সহস্ৰপতি আৰু শতপতি সৈন্যসমূহৰ হাজাৰ হাজাৰ ওপৰত সেই সেনাপতিসকল মুচিৰ ওচৰলৈ আহিল তেওঁলোকে তেওঁক ক'লে আপোনাৰ এই ডাকবোৰে নিজৰ নিজৰ অধীনে থকা সৈন্যবোৰৰ লেখ ল'লে আৰু আমাৰ মাজৰ এজনো হেৰুৱা নাই এই হেতুকে আমি প্ৰতিজনে যি সোণৰ অলংকাৰ অৰ্থাৎ নেপুৰ খাৰু আঙঠি কুণ্ডল হাড় এইবোৰ যি পাইছো তাক আমি জিহুৱাৰ আগলৈ নিজৰ নিজৰ প্ৰাণ প্ৰায়চিত্ৰ কৰিবলৈ জিহুৱাৰ উপহাৰস্বৰূপে আনিলো তেতিয়া মুচি আৰু পুৰোহিত ইলিয়াজৰে তেওঁলোকৰ পৰা সেই সোণ অৰ্থাৎ শিল্পকাৰে বনোৱা সেই সকলো অলংকাৰবোৰ ল'লে সহস্ৰপতি আৰু শতপতিসকলে জিহুৱাৰ উদ্দেশ্যে উৎসৰ্গ কৰা উত্তোলনীয় উপহাৰৰ সেই সোণ 16,750 চেকল আছিল কিয়নো সৈন্যসকলৰ প্ৰতিজনে নিজৰ কাৰণে লুট দ্ৰব্য আনিছিল পাছত মুচি আৰু পুৰোহিত ইলিয়াজৰে সহস্ৰপতি আৰু শতপতি এই সেনাপতিসকলৰ পৰা সেই সোণ লৈ জিহুৱাৰ আগত ইজৰাইলৰ সন্তানসকলৰ স্মৰণাৰ্থক চিন হ'বলৈ তাক সাক্ষাৎ কৰা তম্বুত ৰাখিলে।